মথি অধ্যায় সাত।
তোমালোকে পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহব। কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হব। আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখৰে তোমালোকলৈকো জোখা হব। তুমি নিজৰ চকুত থকা চতিলৈ মন নকৰি ভাইৰাৰ চকুত থকা কোটাদালিলৈ কিয় চাইছা? আৰু চোৱা, নিজৰ চকুত চতি এডাল থাকোতেই তোমাৰ চকুৰ পৰা কোটাদালি উলিয়াবলৈ দিয়া এই কথা ভাইৰাক কেনেকৈ ক'ব পাৰা? হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা সেই চতি উলিয়াই পেলোৱা, তেহে তোমাৰ ভাইৰাৰ চকুৰ পৰা কোটাদালি উলিয়াবলৈ ভালকৈ দেখিবা। কুকুৰবোৰক পবিত্ৰ বস্তু নিদিবা, আৰু তোমালোকৰ মুকুতা গাহৰিৰ আগত নেপেলাবা। কিজানি সিহঁতে সেইবোৰক ভৰিৰে গচকে আৰু ঘূৰি তোমালোককো চিৰি পেলায়। খোজা, তেহে তোমালোকক দিয়া হব, বিচাৰা, তেহে পাবা, টুকুৰিওৱা, তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হব। কিয়নো যিয়ে খোজে সেয়ে পায়, যিয়ে বিচাৰে সেয়ে দেখা পায়, আৰু যিয়ে টুকুৰিয়াই তালৈকে দুৱাৰ মুকলি কৰা হয়। কিয়নো পুতেকে পিঠা খুজিলে তাক শিল দিব, মাছ খুজিলে সাপ দিব। তোমালোকৰ মাজত এনে কোন মানুহ আছে? সেইহেতুকে তোমালোকে দুৰ্জন হৈও নিজৰ সন্তানক যদি ভাল বস্তু দিব জানা, তেন্তে তাতকৈও তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁক খোজাবিলাকক ভাল বস্তু নিদিবনে? এতেকে সকলো বিষয়তে লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা। কিয়নো এই বিধান আৰু ভাববাদীসকলৰ বাক্যৰ সাৰ। ঠেক দুৱাৰেদি সোমোৱা, কিয়নো যি দুৱাৰে আৰু যি বাটে সৰ্বনাশলৈ নিয়ে, সেই দুৱাৰ বহল, বাটো মুকলি, আৰু সেয়েদি সোমোৱাও অনেক। কিয়নো যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ ঠেক, বাটো চেপ, আৰু তাক পোৱা লোকো তাকৰ। যিবোৰ ভাৰী কোৱা ভাববাদীয়ে মেৰৰ বেগ ধৰি তোমালোকৰ ওচৰলৈ আহে, কিন্তু ভিতৰে গ্ৰাসকাৰী ৰাং কুকুৰ, সিহঁতলৈ সাৱধান হোৱা। সিহঁতৰ কৰ্মফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা। মানুহে কায়ত গছৰ পৰা দাক্ষাগুটি বা পুলি কায়তৰ পৰা ডিমৰ গুটি পাৰেনে? সেইদৰে সকলো ভাল গছে ভাল গুটি ধৰে, কিন্তু বেয়া গছেহে বেয়া গুটি ধৰে। ভাল গছে বেয়া গুটি ধৰিব নোৱাৰে, বেয়া গছেও ভাল গুটি ধৰিব নোৱাৰে। যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। এতেকে তোমালোকে ফলৰ দ্বাৰাই সিহঁতক চিনিবা। যিবিলাকে মোক প্ৰভু প্ৰভু বোলে, তেওঁবিলাকে সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব এনে নহয়, কিন্তু যিজনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে সেইজনেহে সোমাব। সেইদিনা অনেকে মোক ক'ব, হে প্ৰভু, হে প্ৰভু, আমি তোমাৰ নামেৰে ভাবুকি প্ৰচাৰ কৰা নাইনে? আৰু তোমাৰ নামেৰে ভূতবোৰক খেদোৱা নাইনে? আৰু তোমাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাইনে? তেতিয়া মই সিহঁতক স্পষ্টকৈ ক'ম, মই তহঁতক কেতিয়াও জনা নাই। হে অধৰ্মচাৰীবোৰ, মোৰ ওচৰৰ পৰা দূৰ হ। যিকোনোৱে মোৰ এই সকলো বাক্য শুনি পালন কৰে, শিলৰ ওপৰত ঘৰ সজা বুদ্ধিমান মানুহৰ লগত তেওঁৰ তুলনা দিয়া হব। পাছে বৰষুণ আনিলত ঢল আহিল আৰু বতাহ বলাত সেই ঘৰত খুন্দা লাগিলহি, কিন্তু তাৰ পোত শিলৰ ওপৰত হোৱা হেতুকে সি নপৰিল। আৰু যিকোনোৱে মোৰ এই সকলো বাক্য শুনি পালন নকৰে, বালিৰ ওপৰত ঘৰ সজা নিৰ্বুদ্ধি মানুহৰ লগত তেওঁৰ তুলনা দিয়া হব। তাতে বৰষুণ আনিলত ঢল আহিল আৰু বতাহ বলাত সেই ঘৰত খুন্দা লাগিলত সি পৰিল আৰু তাৰ ঘোৰ পতন হল।
যীশুৱে এই সকলো বাক্য কৈ অতালত লোকসমূহে তেওঁৰ উপদেশত বিস্ময় মানিলে, কিয়নো তেওঁবিলাকক অধ্যাপকসকলৰ দৰে উপদেশ নিদি ক্ষমতাপন্নজনৰ দৰে তেওঁবিলাকক উপদেশ দিলে।